বিশ নম্বৰ ফটোক স্বৰ্গগমন। যীশুৱে আবাৰ জিলেলৈ পৰে 40 দিনলৈকে অনেক সময় শিষ্য ভিলেলগন দেখা দিছিল আৰু বাখাৰ মন ভিলেলগে জীৱিত দেখিছিল। ও বোলা যীশুলৈ বাবৰালা অচৰবাই স্বৰ্গবাই ঘূৰি যাবগে সময় হৈছে। ঐ কৰিবগে আহা কাম সমাপ্ত কৰিছে। যীশুৱে ওলা শিষ্য ভিলেগে কৈছে, ই শুভ বাৰ্তাৰা শুভাক বেগ আগতে ঘোষণা কৰিছে। ওলা শিষ্য ঘিলা যীশুৱে পৃথিৱীতন স্বৰ্গবাই উঠি যাৱা চাই আছে। ধূলা কাপোৰ পিন্ধে দুইজন স্বৰ্গদূত দেখিছে আৰু শিষ্য ঘিলাকে কৈছে যে একদিনা যীশুৱে জিংকা স্বৰ্গবাই উঠে যেলে উংকুই আবাৰ ঘূৰি আহিব। ঐ সময়ৰে নাহালৈকে যীশু স্বৰ্গনি আছে। অগে বিশ্বাস কৰে আৰু ওলা অনুগামী ঘিলাকে কাৰণে যীশুৱে স্বৰ্গনি জাগা বান্নে আছে। ইলা আপনে কি কয়? আপনি যীশুকে বিশ্বাস কৰে ওলা অনুগামী হব না? আপনি অগে লগ পাবগে সাজু হৈছে না?